এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেক। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমডিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে। জিলাখনৰ চেলাইখাটি, মহজুলি বস্তি, নাহৰণি, মিছামাৰী, বৰপথাৰকে ধৰি কেইবাখনো গাঁও বানৰ কবলত পৰিছে। একেদৰে গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মজান আৰু ছত্ৰং নৈৰ বাঢ়নী পানীয়ে কালি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকুলা পথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলং বস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি চপানলা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধায়ক পদ্ম হাজৰিকাই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
যোৱা ৰাতি পাহাৰীয়া পানী সোমাইছে, অৰুণাচলৰ পৰা আচলতে পানী সোমাইছে। ইয়াত মই বিধায়ক হোৱা ইমান দিন হ'ল যে এই অঞ্চলটোত তেনেকুৱা পানী সোমোৱা ঘটনা ঘটা নাছিল, কিন্তু আজি কি কাৰণে এনেকুৱা যে পাহাৰীয়া পানীটো কেনেকৈ আহি সোমাইছে, যে মানুহ বৰ আতংকিত হৈছে আৰু আমাৰ জিলা প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত, তেওঁলোকে যিকোনো পৰিস্থিতি চম্ভালিব পৰাকৈ নিজকে প্ৰস্তুত ৰাখিছে।
নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ আৰু নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলাখনৰ ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। কালি সন্ধিয়া পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙি, সৰুপথাৰ আৰু বোকাখাটৰ পাঁচটা ৰাজহচক্ৰৰ বানৰ কবলত পৰিছে। জিলাখনৰ 56খন গাঁৱৰ 4,500ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্ৰশাসনে 15টা আশ্ৰয় শিবিৰ মুকলি কৰিছে। বিগত দুদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত শিলচৰকে ধৰি সমগ্ৰ জিলাখনত বান সদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পাইছে। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। কালিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ চলায়। ওদালগুৰি জিলাত বিজেপি, ইউ পি পি এলৰ লগতে বি পি এফ, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু ৰাইজৰ দলেও প্ৰচাৰ অভিযান তীৱ কৰি তুলিছে। মন্ত্ৰী পীয়ুষ হাজৰিকাই জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযানত অংশ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জিলাখনৰ ৰজাগড়ত প্ৰচাৰ অভিযান চলোৱাৰ কথা। ওদালগুৰি জিলাত প্ৰচাৰ অভিযানৰ মাজতে দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে যদিও আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কালি ওদালগুৰিত উপস্থিত হৈ নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে 6টা জনগোষ্ঠীৰ লোকসকলে প্ৰাপ্য মৰ্যাদা লাভ কৰিব। সেয়েহে জনজাতিকৰণৰ বাবে আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় সংগঠনসমূহৰ প্ৰতি আহ্বান জনাইছে। কালি চিৰাং জিলা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে জনজাতিকৰণ সংক্ৰান্তত বিশেষ প্ৰতিবেদন পৰৱৰ্তী বিধানসভা অধিৱেশনত উত্থাপন কৰিব আৰু এই প্ৰতিবেদন অনুমোদিত হলেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱা হ'ব বুলি প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰ আৰু মহাপঞ্জীয়কৰ অনুমোদন লাভ কৰাৰ পাছতে জনজাতিকৰণৰ চূড়ান্ত ঘোষণা হ'ব। ইপিনে জনজাতিকৰণৰ বিষয়ক লৈ ৰাজ্যত মৰাণ, টাই আহোম আৰু কোচ ৰাজবংশীকে ধৰি কেইবাটাও সংগঠনে ৰাজ্যজুৰি আন্দোলন অব্যাহত ৰাখিছে। মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসনৰ দাবীত জনগোষ্ঠীটোৰ সংগঠনসমূহে ধাৰাবাহিকভাৱে আন্দোলন চলাই আছে। গুৱাহাটী মহানগৰীৰ ৰূপনগৰত কালি ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু হয়। কালি দিনৰ প্ৰায় 11 বজাত ৰীণা ডেকা দাস নামৰ প্ৰায় 45 বছৰীয়া মহিলাগৰাকীয়ে গা ধুই থকা অৱস্থাত ওচৰৰ পাহাৰৰ পৰা খহি অহা খিলাখণ্ডই তেওঁক হেঁচা মাৰি ধৰে। আৰক্ষী, এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে নিশা প্ৰায় 9 বজাত মৃতদেহটো উদ্ধাৰ কৰে। দুৰ্গম পাহাৰীয়া এলেকাটোৰ ভৌগোলিক অৱস্থানৰ বাবে উদ্ধাৰ অভিযান কিছু ব্যাহত হয়। এইবছৰৰ পূৰ্বে মহিলাগৰাকীৰ স্বামীয়ে সেই স্থানত মাটি ক্ৰয় কৰি ঘৰ সাজি থাকিবলৈ লৈছিল। এই ঘটনাৰ পাছতে প্ৰশাসনে অঞ্চলটোৰ কেইবাটাও ঘৰৰ বাসিন্দাক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়ে। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 1:40